গীতমালা সোতৰ অধ্যায়। ডাৱিদৰ প্ৰাৰ্থনা। হে যীহোৱা, তুমি ন্যায় কথা শুনা, মোৰ কাটৰুক্তিলৈ মনোযোগ দিয়া। চলনাকাৰী উঠেৰে নকৰা মোৰ প্ৰাৰ্থনালৈ কাণ পাতা। মোৰ ওপৰত তোমাৰ বিচাৰ যেন ন্যায্য হয়, যি সত্য তাক তোমাৰ দুচকুৱে দেখক। যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা, ৰাতি মোৰ কাষলৈ আহা, যদি মোক খপি পুৰি পৰীক্ষাও কৰা, তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা। মই সিদ্ধান্ত কৰিলো মোৰ মুখে অপৰাধ নকৰে, মানুহে যিবোৰ কাৰ্য কৰে সেয়া নকৰি। মই তোমাৰ ওঠৰ বাক্যৰ সহায়ত উশৃংখল পথৰ পৰা মই নিজকে পৃথক কৰি ৰাখিছো। তোমাৰ পথতে মই মোৰ ভৰি স্থিৰে ৰাখিছো, মোৰ ভৰি পিছল খোৱা নাই। হে ঈশ্বৰ, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছো, কিয়নো তুমি মোক উত্তৰ দিবা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা, মোৰ কথা শুনা। তোমাৰ গভীৰ প্ৰেম আশ্চৰ্যভাৱে প্ৰকাশ কৰা। হে ত্ৰাণকৰ্তা, শত্ৰুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে যিসকলে তোমাত আশ্ৰয় লয়, তুমি তেওঁলোকক তোমাৰ সোঁ হাতেৰে ৰক্ষা কৰা। চকুৰ মণিৰ দৰেই তুমি মোৰ ৰক্ষক হোৱা, তুমি মোক তোমাৰ ডেউকাৰ ছাঁত লুকুৱাই ৰাখা। যিসকলে মোৰ ওপৰত উৎপীড়ন কৰে সেই দুষ্ট লোকসকলৰ পৰা, যিসকলে প্ৰাণনাশৰ কাৰণে মোক ঘেৰি ৰাখিছে সেই শত্ৰুবোৰৰ পৰা, তুমি মোক তোমাৰ ডেউকাৰ তলত লুকুৱাই ৰাখা। তেওঁলোকে তেওঁলোকৰ হৃদয়ত থকা মমতাৰ দুৱাৰ বন্ধ কৰি ৰাখিছে, তেওঁলোকে মুখেৰে অহংকাৰৰ কথা কয়। তেওঁলোকে মোক বিচাৰিলে আৰু এতিয়া মোক চাৰিওফালে ঘেৰি ধৰিছে। তেওঁলোকে মোৰ ওপৰত চোকা দৃষ্টি ৰাখিছে যাতে মোক মাটিত পেলাব পাৰে। তেওঁলোক চিকাৰ চিৰাচিৰ কৰিবলৈ আগ্ৰহী হোৱা সিংহৰ নিচিনা, গোপনে খাপ পাতি থকা ডেকা সিংহৰ সদৃশ্য। হে যীহোৱা, তুমি উঠা, তেওঁলোকক আক্ৰমণ কৰা, তেওঁলোকক দলিয়াই পেলোৱা। তোমাৰ তৰোৱালৰ দ্বাৰাই দুষ্ট লোকৰ পৰা মোৰ জীৱন ৰক্ষা কৰা। হে যীহোৱা, মৈত্ৰৰ লোকসকলৰ পৰা তোমাৰ নিজ হাতেৰে মোক ৰক্ষা কৰা। হে মৈত্ৰ লোকসকলৰ পৰা মোক ৰক্ষা কৰা, যিসকলৰ জীৱনৰ অংশ কেৱল এই পৃথিৱীতে আছে। তোমাৰ বহুমূল্য সম্পদেৰে তেওঁলোকৰ উদৰ পূৰ হওক, তেওঁলোকৰ সন্তানৰ সংখ্যা অনেক হওক, শিশুসকলৰ কাৰণে তেওঁলোকে নিজৰ ধন সম্পদ ৰাখি যাওক। কিন্তু মই হলে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখা পাম। মই যেতিয়া হাৰ পাম, তোমাৰ প্ৰতিমূৰ্তি দেখি মই পৰিতৃপ্ত হ'ম।